والنجم إذا هوى
خبر نقطر যেতিয়া ই অস্তমিত হয়
মা ضل صاحبكم وما غوى
তোমালোকৰ সংগী বিভ্রান্ত হোৱা নাই আৰু বিপদগামীও হোৱা নাই
وما ينطق عن الهوى
আৰু তেওঁ মনে সজা কোনো কথা নকয়
ইন হুৱা ইল্লা ওয়াহয়ু ইউহা
এয়া হৈছে কেৱল ওহী যিটো তেওঁৰ প্ৰতি ওহী ৰূপে প্ৰেৰণ কৰা হয়
আল্লামাহু শাদীদুল কুৱা
তেওঁ শিক্ষাদান কৰে প্ৰবল শক্তিধৰ ফিৰিস্তা জিব্ৰিলে
যু মিৰৱাতিন ফাস্তাৱা
সৌন্দৰ্যপূৰ্ণ সত্তা তাৰ পিছত তেওঁ স্থিৰ হৈছিল
ওয়া হুৱা বিল উফুকিল আ'লা
তেতিয়া তেওঁ আছিল ঊৰ্ধ দিগন্তত
ثم دنا فتدلى
তাৰপিছত তেওঁৰ নিকটৱৰ্তী হল অতি নিকটৱৰ্তী
فكان قاب قوسين او ادنى
ফলত উভয়ৰ মাজত দুখন ধেনুৰ দূৰত্ব ৰল অথবা তাতোকৈ কম
فاوحى الى عبده ما اوحى
তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি ওহী কৰিবলগীয়া আছিল সেয়া ওহী কৰিলে
মা কাযাবাল ফুআদু মা রআ
তেওঁ যি দেখিছে তেওঁৰ অন্তৰ সেইবোৰক অস্বীকাৰ কৰা নাই
আফাতুমাৰুনহু আলা মা ইয়ৰা
তেওঁ যি দেখিছে সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি
ওয়ালা কদ রআহু নাজলাতান উখৰা
আৰু নিশ্চয় তেখেতে তেওঁক আৰু এবাৰ দেখিছিল
عند سدرة المنتهى
سدرة المنتهى رصد
عندها جنة المأوى
زار رصد جنة المأوى وبسطط
إذ يغشى السدرة ما يغشى
زتيا سدرة زي أتصدت قرار هي أتصدت قرسل
ما زاغ البصر وما طغى
তেওঁ দৃষ্টি বিভ্রম হোৱা নাই আৰু সীমাও অতিক্ৰম কৰা নাই
লাকাদ ৰআ মিন আয়াতি ৰব্বিহি কুবৰা
নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ কিছুমান মহান নিদৰ্শনাৱলী দেখিছিল
আফাৰাইতুমুল লাত ৱাল উজ্জা
এতেকে তোমালোকে লাত আৰু উজ্জা সম্পৰ্কে কি কোৱা
ৱামানাতাত থালিথাতাল উখৰা
আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে
আলাকুমু যাকাৰ ওয়া লাহুল উনসা
এটো কেনে ধৰণৰ কথা তোমালোকৰ বাবে পুত্ৰ সন্তান আৰু আল্লাহৰ বাবে কন্যা সন্তান
তিলকা ইযান কিসমাতু দিজা
তেনহলে ইয়া দেখোন এটা অসংগত বণ্টন
ইন হিয়া ইল্লা আসমা سميتموها أنتم وآباؤكم سميتموها أنتم وآباؤكم ما أنزل الله بها من سلطان وَمَا تَهْوَى الْأَنفُسُ وَلَقَدْ جَاءَهُمْ مِنْ رَبِّهِمُ الْهُدَى
দৰাচলতে এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয় যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নিজেই ৰাখিছা যাৰ সমৰ্থনত আল্লাহে কোনো দলিল প্ৰমাণ অৱতীৰ্ণ কৰা নাই সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰহে অনুসৰণ কৰে অথচ নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহি পৰিছে মানুহে যি বিচাৰে সেইটোৱে সি পাইনে প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই
وَكَمْ مِنْ مَلَكٍ في السماوات لا تغني شفاعتهم شيئا إلا من بعد أن يأذن الله لمن يشاء ويرضى.
আৰু আকাশসমূহত অসংখ্য পৃষ্ঠা আছে যিসকলৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাক অনুমতি দিলে সেইটো এটা সুকীয়া বিষয়।
إِنَّ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ لَيُسَمُّونَ الْمَلَائِكَةَ تَسْمِيَةَ الْأُنْثَى.
নিশ্চয় যিসকলে আখিৰাতক বিশ্বাস নকৰে সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে।
وَمَا لَهُم بِهِ مِنْ عِلْمٍ إِن يَتَّبِعُونَ إِلَّا الظَّنَّ وَإِنَّ الظَّنَّ لَا يُغْنِي مِنَ الْحَقِّ شَيْئًا.
অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই, সিহঁত কেৱল অনুমানৰহে অনুসৰণ কৰে আৰু নিশ্চয় সত্যৰ মোকাবিলাত অনুমানৰ কোনো মূল্য নাই।
فَأَعْرِضْ عَمَّنْ تَوَلَّى عَنْ ذِكْرِنَا وَلَمْ يُرِدْ إِلَّا الْحَيَاةَ الدُّنْيَا.
এতেকে তুমি সেই ব্যক্তিক উপেক্ষা করা যি আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকে কামনা কৰে।
ذَلِكَ مَبْلَغُهُمْ مِنَ الْعِلْمِ إن ربك هو أعلم بمن ضل عن سبيله وهو أعلم بمن اهتدى.
এইটোৱে হৈছে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই আটাইতকৈ ভালদৰে জানে কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেওঁই ভালদৰে জানে কোন হৃদায়ত প্ৰাপ্ত হৈছে।
ওয়ালিল্লাহি মা ফিস সামাওয়াতি ওয়া মা ফিল আরদি লিয়াজজিয়াল্লাযীনা আসাউ বিমা আমিলু ওয়া ইয়াজজিয়াল্লাযীনা আহসানু বিল হুসনা।
আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰে, যাতে তেওঁ সেইসকল লোকক বেয়া প্ৰতিফল দিব পাৰে যিসকলে বেয়া কৰ্ম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে।
আল্লাযীনা ইয়াজতানিবুনা কাবাইৰাল ইছমি ওয়াল ফাওয়াহিশা ইল্লাল লামাম إِنَّ رَبَّكَ وَاسِعُ الْمَغْفِرَةِ هُوَ أَعْلَمُ بِكُمْ إِذْ أَنشَأَكُم مِّنَ الْأَرْضِ وَإِذْ أَنتُمْ أَجِنَّةٌ فِي بُطُونِ أُمَّهَاتِكُمْ فَلَا تُزَكُّوا
যিসকলে সৰু সুৰা দুখ ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপ কৰ্ম আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে, নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম, তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত। স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰূণৰূপে আছিলা, এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাকো অৱলম্বন কৰিছে সেই বিষয়ে তেওঁই সম্যক অৱগত। তুমি সেই ব্যক্তিক দেখিছানে যিয়ে মুখ ঘূৰাই লৈছে আৰু কিঞ্চিতহে দান কৰে তাৰ পিছত বন্ধ কৰি দিয়ে।
আইনদাহু ইলমুল গায়বি ফাহুৱা ইয়ারা,
তাৰ ওচৰত কিবা গায়বৰ জ্ঞান আছে নেকি যিটো সি প্ৰত্যক্ষ কৰে?
আম লাম ইউনাব্বা বিমা ফি সুহুফি মূসা,
অথবা মূসাৰ সহিবাত যি আছে সেই সম্পৰ্কে তাক অৱহিত কৰা হোৱা নাই নে?
ওয়া ইব্রাহিমা লযী ওয়াফা,
আৰু ইব্রাহিমৰ সহিবাত যিজনে পূৰ্ণ কৰিছিল তেওঁৰ অংগীকাৰ।
আল্লা তাযিৰু ওয়াজিরাতু ইজ্রা উখরা,
এতেকে কোনো বোজা বহনকারী আনৰ বোজা বহন নকৰিব।
ওয়া আল্লাইসা লিল ইনসানি ইল্লা মা সাআ,
জানি থোৱা মানুহে সেইটোৱে পায় যিটো সি চেষ্টা কৰে।
ওয়া আন্না সাআহু সাউফা ইউৰা,
আৰু তাৰ প্ৰচেষ্টাৰ ফল অতি শীঘ্ৰেই দেখুওৱা হ'ব। তাৰপিছত তাক দিয়া হ'ব পূৰ্ণ প্ৰতিদান। আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য। আৰু নিশ্চয় তেওঁই হহুৱাই আৰু তেওঁই কন্দুৱাই। নিশ্চয় তেওঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁই জীৱন দান
দিয়ে।
নিশ্চয় তেওঁই সৃষ্টি কৰিছে জোৰ জোৰ কৈ পুৰুষ আৰু নাৰী।
মিন নুতফাতিন ইযা তুমনা,
শুক্ৰবিন্দুৰ পৰা যেতিয়া ই স্খলিত হয়।
ওয়া আন্না আলাইহিন নাশআতাল উখরা,
নিশ্চয় পুনরুত্থান ঘটুয়ার দায়িত্বও তেওঁরই।
ওয়া আন্নাহু হুয়া আগনা ওয়া আকনা,
আৰু নিশ্চয় তেওঁই অভাৱ মুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে।
ওয়া আন্নাহু হুয়া রাব্বুশ শি'রা,
আৰু নিশ্চয় তেওঁই আশিৰা অৰ্থাৎ ধ্ৰুৱধ্বজ নক্ষত্ৰৰ প্ৰতিপালক।
ওয়া আন্নাহু আহলাকা আদানিল উলা,
আৰু তেওঁই প্ৰাচীন আদ জাতিক ধ্বংস কৰিছে।
ওয়া ছামুদ ফামা আবাকা,
আৰু ছামুদ জাতিকো তেওঁই ধ্বংস কৰিছে, সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।
ওয়া কওমা নূহিম মিন ক্বাবলু ইন্নাহুম কানূহুম আযলামা ওয়া আতগা,
আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো তেওঁই ধ্বংস কৰিছে, নিশ্চয় সিহঁত আছিল অতিশয় জালিম আৰু চৰম অভেদ্য।
ৱাল মুতাফিকাতা আহৱা,
আৰু তেওঁই ওলোটাই দিয়া আবাস ভূমিক নিক্ষেপ কৰিছিল। তাৰ পিছত সেইটোক আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।
ফাবি আলা ৰব্বিকা তাতামাৰা,
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ সন্দেহ কৰিবা।
হাযা নাযীৰুম মিনান নুযুৰিল উলা,
অতীতৰ সতৰ্ককাৰীসকলৰ দৰেই এই নবীও এজন সতৰ্ককাৰী।
আজিফাতিল আজিফা,
কিয়ামত নিকটবৰ্তী।
লাইসা লাহা মিন দুনিল্লাহি কাশিফা,
আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।
أَفَمِنْ هَذَا الْحَدِيثِ تَعْجَبُونَ,
তোমালোকে এই কথাত বিস্ময় বোধ কৰিছা নেকি।
وَتَضْحَكُونَ وَلَا تَبْكُونَ,
আৰু হাঁহি ঠাট্টা কৰি আছা কন্দা নাই।
وَأَنْتُمْ سَامِدُونَ,
তোমালোক হৈছা উদাসীন।
فَاسْجُدُوا لِلَّهِ وَاعْبُدُوا,
এতেকে তোমালোকে আল্লাহক সাজদা করা আর তেওরই ইবাদত করা।